গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। দুহেজাৰ চৌবিছ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284গৰাকী প্ৰাৰ্থী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে 2021 চনৰ পৰা বৰ্তমানলৈকে মেধাৰ ভিত্তিত 158,380গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। ডঃ শৰ্মাই এই অনুষ্ঠানতে স্বাগত সতীৰ্থ পৰ্টেলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰ বিতৰণ কৰি পূৰ্বৰ তুলনাত বৰ্তমান বদলীকৰণ প্ৰক্ৰিয়াও যথেষ্ট সৰল হৈ পৰিছে বুলি মন্তব্য কৰে।
বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আমাৰ নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব আৰু যেতিয়া কোনোবা জিলাত যাব বিচৰা আৰু কোনোবা জিলাত আহিব বিচৰা কম্পিউটাৰতে মেকিং হ'ব, অৰ্থাৎ কম্পিউটাৰে দুটা পেয়াৰ যেতিয়া সৃষ্টি কৰিব তেতিয়া তেওঁলোকে বদলিৰ নিৰ্দেশ অট'মেটিকেলি পাব, তেনেকুৱা এটা আমি ব্যৱস্থা কৰিছিলো। এই বছৰত আমি প্ৰথম লানি প্ৰচেষ্টাত 9,004গৰাকী কৰ্মচাৰীক পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰিছিলো।
আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বন বিভাগৰ বাবে 143খন নতুন বাহন মুকলি কৰে। এই পদক্ষেপে বন নিৰীক্ষণ কাৰ্যত বিশেষভাৱে সহায় কৰি ৰাজ্যখনৰ বৰ্ণাঢ্য জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা বৃদ্ধিৰ লগতে এখন স্বচ্ছ আৰু সেউজ অসম গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পূৰণ কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰৰ যানজট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতুখন উদ্বোধন কৰে। লোক নিৰ্মাণ বিভাগ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত মুঠ 99 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনে ৰেল লাইনৰ ওপৰেৰে নিৰৱচ্ছিন্নভাৱে যান বাহনৰ চলাচল সুনিশ্চিত কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা তথা বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ দিশত নৱতম সংযোজন হিচাপে শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন কৰাৰ লগতে পাণবজাৰত ব্ৰহ্মপুত্ৰ নদীপাৰ উদ্যানৰ সম্প্ৰসাৰণ কাৰ্যৰো আধাৰশিলা স্থাপন কৰে। ড০ শৰ্মাই কয় যে 132গৰাকী বীৰৰ নাম খোদিতকৰণেৰে আহোম স্থাপত্য আৰ্হিত নিৰ্মাণ কৰা এই স্মৃতিসৌধই অসমৰ ইতিহাসক পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ উপৰি গৱেষণাৰ ক্ষেত্ৰতো সমল যোগান ধৰিব। ধেমাজিত কাইলৈ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা উলিওৱা হ'ব। গোগামুখৰ পৰা এই যাত্ৰা ধেমাজি চিচিবৰ গাঁও হৈ জোনাই বিধানসভা সমষ্টিত অন্ত পৰিব। এই উপলক্ষে আজি বিজেপিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে, সাংসদ প্ৰদান বৰুৱা প্ৰমুখ্যে বিজেপি মিত্ৰজোঁটৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এখন সংবাদমেলত ভাগ লয়। ডাঃ পেগুৱে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ ধাৰা অব্যাহত ৰখাৰ বাবে এই যাত্ৰাত সকলো নাগৰিকক অংশগ্ৰহণ কৰিবলৈ আহান জনায়। জন আশীৰ্বাদ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ধেমাজি আৰক্ষীয়ে কাইলৈ যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। কিয়নকৰি ধেমাজি, গোগামুখ আৰু লখিমপুৰ অভিমুখী জোনাই আৰু চিলাপথাৰ ফালৰ পৰা অহা বাহনসমূহ পুৱা 8 বজাৰ পৰা কোলাজান ঢকুৱাখানা সংযোগী পথেৰে যাবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে গোগামুখৰ পৰা ধেমাজি, জোনাই আৰু চিলাপথাৰলৈ যোৱা বাহনসমূহক ঢকুৱাখানা পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণৰ বাবে অহা লোকসকলক তেওঁলোকৰ বাহনসমূহ আন্তঃজিলা বাছ আস্থান, টেলিজান DRDA চৌহদ, ধেমাজি কোৰ্টফিল্ড, ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ, পুৰণি বাছ আস্থান আৰু ৰংচতিওৱা পথাৰকে ধৰি নিৰ্ধাৰিত স্থানত পাৰ্কিং কৰিবলৈ কোৱা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক জয়ৰ বাবে 170 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈ নিউজিলেণ্ডে 6 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 84 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 169 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ মাৰ্কো জেনছেনে সৰ্বাধিক 55 ৰাণ কৰে। নিউজিলেণ্ডৰ মেট হেনৰী, কোল মেকনচি আৰু ৰাচিন ৰবীন্দ্ৰাই 2টাকৈ উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।